পাঁচখন ৰাজ্যৰ তালিকাত স্থান লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত আজি দ্বিতীয় দিনৰ বাবে প্ৰশাসনৰ উচ্ছেদ অভিযান। ৰাজ্যত শীতৰ প্ৰকোপৰ পৰিপ্ৰেক্ষিতত হোজাই, মাজুলী, ডিব্ৰুগড়কে ধৰি কেইবাখনো জিলাৰ পাঠদানৰ সময়সূচী সালসলনি। আৰু অসম গ্ৰন্থমেলাৰ আজি সামৰণিৰ দিনা অগণন লোকৰ সমাগম। বিগত কেইবছৰমানত ৰাজ্যখনত কৃষি, উদ্যমিতা আৰু সমাজ কল্যাণকে প্ৰতিটো খণ্ডত যথেষ্ট বিকাশ হৈছে আৰু বিকাশৰ এই গতি দহ বছৰলৈ অব্যাহত থাকিলে অসমে দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ তালিকাত স্থান লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আজি গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলৰ মাজত চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে।
অসমত আপোনালোকে জানে যে যোৱা বছৰ আমি 8.5 লাখ মেট্ৰিক টন ধান কিনিছো। তাৰ লগে লগে পৰ্যটন অসমত অভূতপূৰ্বভাৱে বাঢ়িছে। অসমত উদ্যোগীকৰণৰ ধাৰা এটাও আৰম্ভ হৈছে আৰু অসমত বিভিন্ন ধৰণৰ প্ৰডাক্ট আজিকালি অসমৰ মানুহে বনায় আৰু বিশ্বৰ বজাৰবিলাকো লাহে লাহে দখল কৰিব আৰম্ভ কৰিছে। 2015ৰ পৰা যদি চাব যাওঁ, বিশেষ কৰি 2020-25ৰ ভিতৰত আমাৰ অৰ্থনীতি 45% গ্ৰ'থ হৈছে। ইয়াক যদি আমি অহা 10 বছৰ মেইনটেইন ৰাখিব পাৰোঁ, এতিয়া আমাৰ ভাৰতত স্থান হ'ল 16 নম্বৰ বা 17 নম্বৰ, আমি 10লৈকে আগুৱাই যাব পাৰোঁ।
মুখ্যমন্ত্ৰীয়ে আজি বোকাখাট বিধানসভা সমষ্টিৰ অধীনৰ আত্মসহায়ক গোটৰ 27,166 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাৰ চেক বিতৰণ কৰে। তেওঁ কয় যে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাই ৰাজ্য চৰকাৰৰ মূল লক্ষ্য। বোকাখাটৰ জেনেৰেল ষ্টেডিয়ামত আজি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ৰাজ্যৰ 55টা সমষ্টিত আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰিছে। অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে বিধায়ক বিশ্বজিৎ ফুকনো উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগেয়ে অঞ্চলটোত লোক নিৰ্মাণ বিভাগৰ অধীনত পথ আৰু গৃহ, জলসিঞ্চন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ 22টা প্ৰকল্প উদ্বোধন কৰে। জলসিঞ্চন বিভাগৰ অধীনত 77.55 কোটি ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া 18টা প্ৰকল্পৰো আজি মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে। শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰাৰ বাবে আজি পুনৰ উচ্ছেদ চলোৱা হৈছে। অভয়াৰণ্যখনৰ 830 হেক্টৰ ভূমিত কালি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। তেজপুৰ সদৰ ৰাজচক্ৰ আৰু ঠেলামাৰা ৰাজচক্ৰৰ অধীনৰ জামুকটল, আৰিমাৰী চৰ, গণেশ টাপু চৰ, লাঠিমাৰী চৰৰ লগতে চিয়ালিচৰ, খুণ্ডলীয়া, ভটলী, গণ্টিপাৰ আৰু লহৈৰা দ্বীপচৰত কেইবাখনো বুলডজাৰ ব্যৱহাৰ কৰি অবৈধ নিৰ্মাণসমূহ উচ্ছেদ কৰে। শোণিতপুৰ জিলা প্ৰশাসনে জানিবলৈ দিয়া অনুসৰি দখলকাৰীসকলক যোৱা বৰ্ষৰ 24 নৱেম্বৰতে উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল। প্ৰশাসনে তেওঁলোকক 15 দিনৰ সময়সীমা বান্ধি দিয়াৰ লগতে 12 ডিচেম্বৰত শুনানি প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰিছিল। সেই শুনানিতে অঞ্চলসমূহ ভূমি সংৰক্ষিত বনানীকৰণ অঞ্চল হিচাপে আইনীভাৱে প্ৰমাণিত হয় আৰু তাৰ পাছতে প্ৰশাসনে উচ্ছেদৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে। আজি দ্বিতীয় দিনাৰ উচ্ছেদ অভিযানৰ সময়ত আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হৈছিল। হোজাইৰ 2 নম্বৰ কাকি নাৰায়ণপুৰৰ সত্যেন বৰা নামৰ যুৱ খেতিয়কগৰাকীয়ে ধান, উদ্যান শস্য, তামোল পাণ, নাৰিকল আৰু মৎস্য উৎপাদনেৰে স্বাৱলম্বী হবলৈ সমৰ্থ হৈছে। ইয়াৰ জৰিয়তে তেওঁ মাহে প্ৰায় 35,000 টকাকৈ উপাৰ্জন কৰিছে। 132 বিঘা শালি ধানৰ খেতি, প্ৰায় 200 জোপা নেমু গছ, 400 জোপা তামোল গছ আৰু প্ৰায় 2 বিঘা ভূমিকে আগুৰি থকা পুখুৰীত মৎস্য উৎপাদনেৰে তেওঁ পৰিয়ালটো চলাই থকাৰ লগতে যুৱ প্ৰজন্মকো উৎসাহিত কৰিছে। এই সন্দৰ্ভত এনেদৰে কয়।
কৃষি কৰ্ম জগতে মই নিজে ধৰক কাম কৰি আছো। এইবাৰ মই 132 বিঘা মাটি খালি খেতি কৰিছো আৰু ফিচাৰী কৰি আছো। তাৰপিছত নেমু বাগান এখনো কৰি আছো। নেমু 200 আছে, তামোল আছে মোটামুটি 8 সমান আছে, কিন্তু লাগি থকা তামোল প্ৰায় 3 সমান আছে। বাকীখিনি এতিয়া অলপ সৰু হৈ আছে, লাগিব লাহে লাহে। তাৰপৰা পোন প্ৰথমবাৰৰ বাবে হোজাই জিলাত বড়ো খেতি আৰম্ভ কৰিছো। আমাৰ কাকি অঞ্চলটো বিশেষকে বড়ো খেতি নকৰে, 20 বিঘা আয়োজন কৰিছো। তাকে যদি সফল হওঁ তেতিয়াহলে আৰু ভৱিষ্যতে কৰা মানে প্লেন আছে, বহুৱা মানসিকতা আছে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যত শীতৰ প্ৰকোপ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাৰ লগতে হোজাই জিলাৰ বিদ্যালয়সমূহতো পাঠদানৰ সময়সূচী সালসলনি কৰা হৈছে। কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ হোজাই জিলাৰ বিদ্যালয় পৰিদৰ্শক ৰঞ্জন কুমাৰ ডেকাই জাৰি কৰা নিৰ্দেশ মৰ্মে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত পাঠদান পুৱা 10 বজাৰ পৰা দুপৰীয়া 1 বজালৈ চলিব। উচ্চ বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা 10 বজাৰ পৰা দুপৰীয়া 2 বজালৈ চলিব। অৱশ্যে জিলাখনৰ বিদ্যালয়সমূহত চলি থকা 10ম শ্ৰেণী আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণী পৰীক্ষাৰ সময়সূচী অপৰিৱৰ্তিত থাকিব। ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এটা নিৰ্দেশযোগে শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়সূচী সালসলনি কৰিছে। শীত প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ 10 বজাৰ পৰা বিয়লি 3 বজালৈ পাঠদান কৰিবলৈ কোৱা হৈছে। একেদৰে শীতৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়সূচী সালসলনি কৰা হৈছে। সেই অনুসৰি প্ৰাথমিক বিদ্যালয় খোলাৰ সময় পুৱা 10 বজাৰ পৰা দুপৰীয়া 1 বজালৈ, প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় খোলাৰ সময় পুৱা 10 বজাৰ পৰা দুপৰীয়া 1.5 বজালৈ আৰু উচ্চৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ খোলাৰ নিৰ্দেশ দিয়া হৈছে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে প্ৰকাশ কৰা মতে এইবাৰ গ্ৰন্থমেলাত গ্ৰন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক আছিল। কালি ত্ৰয়োদশ দিনালৈ গ্ৰন্থমেলাত মুঠ 6,80,00,000 টকাৰ গ্ৰন্থ বিক্ৰী হয় বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। আজি বিয়লি গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত ওড়িশাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা চটপথী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত লেখক সাহিত্যিক অৰূপ কুমাৰ দত্ত, শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী আৰু সাহিত্য একাডেমীৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক দিগন্ত বিশ্বশৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। সন্ধিয়া গ্ৰন্থবেলাৰ বাকৰিত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি কৃষক পঞ্জীয়ন কাৰ্যসূচী সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। এই সভাত কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া, তথ্যৰ শুদ্ধতা আৰু ক্ষেত্ৰ পৰ্যায়ত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। তদুপৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কৃষক পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই সভাত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে কৃষি বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ স্বাস্থ্যখণ্ডত আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে জয়পুৰ ৰাজ্যিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে। সাংসদ ৰামেশ্বৰ তেলী আৰু বিধায়ক তৰংগ গগৈও উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। 1,16,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জয়পুৰ ৰাজ্যিক চিকিৎসালয়ৰ এই ভৱনটোত 2টা LDR কক্ষ, পৰ্যবেক্ষণ কক্ষ, শিশু যতন কেন্দ্ৰ, অস্ত্ৰোপচাৰ কক্ষ, শিশু দুগ্ধপান কক্ষ, পৰীক্ষাগাৰ, আলট্ৰাছাউণ্ড কক্ষ, বিভিন্ন OPD কক্ষ, জৰুৰীকালীন ৱাৰ্ড, নাৰ্ছৰ বাবে জিৰণি কক্ষ, এক্সৰে কক্ষ আদিকে ধৰি সকলো ধৰণৰ সা সুবিধা থাকিব। ইয়াৰ পাছতে মন্ত্ৰী সিংহল, সাংসদ তেলী আৰু বিধায়ক তৰংগ গগৈয়ে নাহৰকটীয়া সমজিলা চিকিৎসালয়ত 4খন বিচনাযুক্ত ডায়েলাইছিছ কেন্দ্ৰটো উদ্বোধন কৰি ৰাইজৰ নামত উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিৰ অধীনত আজি উদ্বোধন কৰা এই কেন্দ্ৰটোৰ জৰিয়তে প্ৰতিদিনে 3টা পৰ্যায়ত ৰোগীসকলে ডায়েলাইছিছ সেৱা লাভ কৰিব পাৰিব। এই 2টা অনুষ্ঠানতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিব ডঃ প্ৰণতি গগৈ, নাহৰকটীয়া সমজিলা আয়ুক্ত বিৰাজ বৰুৱাকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু শোণিতপুৰ জিলা মিছন মেনেজমেণ্ট ইউনিটৰ উদ্যোগত অহা 9ৰ পৰা 11 জানুৱাৰীলৈ তেজপুৰত অসমী ভোগালী মেলা 2026ৰ আয়োজন কৰা হৈছে। চহৰখনৰ ঐতিহাসিক কলেজিয়েট খেলপথাৰত হ'বলগীয়া এই মেলাত জিলাখনৰ মহিলা আত্মসহায়ক গোটসমূহৰ সদস্যাসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী আৰু প্ৰদৰ্শন কৰিব। জিলা মিছন মেনেজমেণ্ট ইউনিটে জনোৱা মতে এই মেলাৰ জৰিয়তে গ্ৰাম্য মহিলাসকলৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ লগতে তেওঁলোকৰ মাজত উদ্যোগী মনোভাৱ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। মেলাত 30টা বিশেষ বিপণী স্থাপন কৰা হ'ব বুলি আমাৰ সংবাদদাতাই জনাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিকাশৰ অনুৰূপ গতি অব্যাহত থাকিলে অসমে দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ তালিকাত স্থান লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত আজি দ্বিতীয় দিনৰ বাবে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু অসম গ্ৰন্থমেলাৰ আজি সামৰণিৰ দিনা অগণন লোকৰ সমাগম। এতিয়াৰ বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।